প্রথম থিসলনিকিয়া 4 অধ্যায় খ্ৰীষ্টিয়ান জীৱন যাপন। সর্বশেষত হে প্ৰিয় ভাইসকল, ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে কিৰূপে জীৱন যাপন কৰিব লাগে এই বিষয়ে আপোনালোকে আমাৰ পৰা যি শিক্ষা গ্ৰহণ কৰিলে সেইভাৱেই আপোনালোকে চলিছে। আমি প্ৰভু যীশুত থাকি আপোনালোকক উদগাওঁ আৰু পৰামৰ্শও দিওঁ, আপোনালোকে যেন অধিককৈ সেইভাৱে জীৱন যাপন কৰে। কাৰণ প্ৰভু যীশুৰ অধিকাৰৰ দ্বাৰাই আমি আপোনালোকক কি কি পৰামৰ্শ দিছিলোঁ সেই বিষয়ে আপোনালোকে জানে। কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে আপোনালোক যেন পবিত্ৰ হয়, অৰ্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকে। আপোনালোক প্ৰত্যেকে নিজৰ নিজৰ ভাৰ্যাৰ লগত কেনেদৰে পবিত্ৰতাৰে আৰু সন্মানজনকভাৱে সহবাস কৰিব লাগে সেই বিষয়ে জানে। ঈশ্বৰক নজনা অনা ইহুদীসকলৰ নিচিনা অবৈধ মাংসিক কামনাৰ বশত চলিব নালাগে। এই বিষয়ে কোনেও যেন সীমা পাৰ নহয় আৰু তেওঁৰ ভাইক নঠগায়। আমি আগেয়ে আপোনালোকক জনাইছিলো আৰু সাৱধান কৰি দিছিলো যে এই সকলো পাপ বিষয়ৰ কাৰণে প্ৰভুৱে তেওঁলোকক দণ্ড দিব, কিয়নো ঈশ্বৰে আমাক অপবিত্ৰতালৈ নহয় কিন্তু পবিত্ৰতালৈহে আমন্ত্ৰণ কৰিলে। এতেকে যিজনে এই শিক্ষা অগ্ৰাহ্য কৰে তেওঁ মানুহক নহয়, কিন্তু যিজনে তেওঁৰ পবিত্ৰ আত্মা আপোনালোকক দান কৰিলে সেই ঈশ্বৰকেই অগ্ৰাহ্য কৰে। ভাতৃপ্ৰেমৰ বিষয়ে হ'লে আপোনালোকলৈ লিখা অপ্ৰয়োজন, কিয়নো এজনে আনজনক প্ৰেম কৰাৰ শিক্ষা আপোনালোকে ঈশ্বৰৰ পৰাই শিকিছে। বাস্তৱতে সমুদায় মাকিদনীয়া প্ৰদেশৰ সকলো আপোনালোকে প্ৰেম কৰে। কিন্তু হে ভাইসকল, আমাৰ পৰামৰ্শ এই যে আপোনালোকে যেন প্ৰেমত অধিককৈ উপচি পৰে। আমি আপোনালোকক পুনৰ পৰামৰ্শ দিওঁ যে আপোনালোকে শান্তিপূৰ্ণ জীৱন কটোৱাৰ বাবে আপ্ৰাণ চেষ্টা কৰক। আমি দিয়া আজ্ঞা অনুসাৰে নিজৰ কাৰ্যত মনোযোগ দিয়ক, নিজ হাতেৰে পৰিশ্ৰম কৰিবলৈ ইচ্ছা কৰক। আপোনালোকে এনেদৰে জীৱন কটাওক যাতে বিশ্বাস নকৰা বাহিৰা লোকে আপোনালোকৰ সন্মানপূৰ্ণ উপযুক্ত আচাৰ ব্যৱহাৰক মান্য কৰিব পাৰে। এইদৰে আপোনালোকৰ যেন একোৰে অভাৱ নহয়। যীশুখ্ৰীষ্টৰ পুনৰ আগমন। হে ভাইসকল, যিসকল লোক নিদ্ৰিত হ'ল তেওঁলোকৰ কি হ'ব সেই সম্বন্ধে আপোনালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ। কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ আপোনালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ, কিয়নো যীশু মৰি পুনৰাই উঠিল। ইয়াক যদি আমি বিশ্বাস কৰোঁ তেনেহ'লে আমি ইয়াকো বিশ্বাস কৰোঁ যে ঈশ্বৰে যীশুৰ আশ্ৰয়ত মৃত্যু হোৱা সকলোকো যীশুৰ লগত লৈ যাব। প্ৰভুৰ বাক্যৰ দৰে আমি আপোনালোকক এই কথা কওঁ যে আমি যিমান লোক জীয়াই আছো আৰু প্ৰভুৰ আগমনত যিমান লোক অৱশিষ্ট থাকিম, আমি সকলোৱে কোনোমতে সীমিত লোকসকলতকৈ আগেয়ে নাযাওঁ। কিয়নো প্ৰভু নিজেই জয়ধ্বনি প্ৰধান স্বৰ্গদূতৰ স্বৰ আৰু ঈশ্বৰৰ তুৰিবাদ্যৰে সৈতে স্বৰ্গৰ পৰা নামি আহিব। এতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকসকল প্ৰথমে উঠিব, তাৰ পাছত আমি যিসকল জীয়াই থাকিম সেই সময়ত আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁলোকৰ সৈতে আমাকো মেঘৰ মাজত তুলি নিয়া হ'ব, আৰু এইদৰে আমি সদায় প্ৰভুৰ সাক্ষাতে থাকিম। এতেকে এইবোৰ কথাৰ দ্বাৰাই আপোনালোকে পৰস্পৰক সান্ত্বনা দিয়ক।